এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে লোকসভাত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল। বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী উদযাপন আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ অন্তিমখন খেলত আজি কেৰালাৰ বিৰুদ্ধে ছাৰ্ভিচেছৰ 1-0 গলৰ ব্যৱধানত জয়লাভ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত 2026-27 বৰ্ষৰ বাজেট দাখিল কৰে। এই বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ লগতে অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে 4000খন ই বাছৰ চলাচলৰ বাবেও আজিৰ বাজেটত প্ৰস্তাৱ দিয়া হয়। ইয়াৰ লগতে অসম, অৰুণাচল প্ৰদেশ, ছিক্কিম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৌদ্ধ ধৰ্মৰ সৈতে জড়িত তীৰ্থস্থানসমূহৰ বিকাশৰ আঁচনিতো আজিৰ বাজেটৰ জৰিয়তে অনুমোদন জনোৱা হয়।
Focus on Purvodaya states and northeastern regions. Purvodaya, I propose the development of an integrated east coast industrial corridor with a well-connected node at Durgapur, creation of 5 tourism destinations in 5 Purvodaya states and the provision of 4,000 e-buses. Buddhist sites in northeastern region. The northeastern region is a civilizational confluence of Theravada and Mahayana or Vajrayana traditions. I propose to launch a scheme for development of Buddhist circuits in Arunachal Pradesh, Sikkim, Assam, Manipur, Mizoram and Tripura. The scheme will cover preservation of temples and monasteries, pilgrimage interpretation centers, connectivity and program pilgrim amenities.
সেৱা খণ্ডৰ বিকাশত গুৰুত্ব আৰোপ কৰি বিত্তমন্ত্ৰী সীতাৰমণে এই খণ্ডৰ উপযোগীকৈ কৌশল বিকাশৰ বাবে উচ্চ শিক্ষা খণ্ডৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে নতুন শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ছাত্ৰীনিবাস আদি স্থাপনৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। ভাৰতৰ বৰ্ধিত এনিমেচন, ভিজুৱেল এফেক্ট, গেমিং আৰু কমিক উদ্যোগ খণ্ডত 2030ৰ ভিতৰত 20 লাখ দক্ষতা সম্পন্ন লোকৰ প্ৰয়োজন হ'ব বুলিও বাজেট উত্থাপন কৰি তেওঁ মন্তব্য কৰে। ইয়াৰ বাবে মুম্বাইত এখন ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তিৰ প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱ দিয়াৰ লগতে আজিৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলত এখন নতুন ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱো দিয়া হয়। মানসিক স্বাস্থ্য চিকিৎসা আৰু উন্নতিৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰি আজিৰ বাজেটত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ এটা দ্বিতীয় শাখা খোলাৰ বিষয়েও প্ৰস্তাৱ দিয়া হয়। চৰকাৰে ৰাঁচী আৰু তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানকেইটাকো বিশেষ ধৰণে উন্নতকৰণ কৰিবলৈ প্ৰচেষ্টা চলাব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত উল্লেখ কৰে। যুৱচামৰ বাবে দক্ষতাভিত্তিক জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে 3খন নতুন সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে পৰৱৰ্তী 5 বছৰত 1 লাখ স্বাস্থ্যখণ্ডৰ পেছাদাৰী লোকৰ সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰস্তাৱো আজি বাজেটত উত্থাপন কৰা হয়। এইবেলি বাজেটত উত্থাপন কৰা অনুসৰি 5খন আঞ্চলিক চিকিৎসা বিশেষ কেন্দ্ৰ স্থাপন কৰাৰ বাবে ৰাজ্যসমূহক সাহায্য আগবঢ়োৱা হ'ব। স্বাস্থ্যখণ্ডত 1.5 লাখ শুশ্ৰূষাকাৰীক প্ৰশিক্ষণ দিয়া হ'ব। জিলা চিকিৎসালয়সমূহত জৰুৰীকালীন আৰু ট্ৰমা কেন্দ্ৰ স্থাপনৰ জৰিয়তে 50% সামৰ্থ্য বৃদ্ধি কৰা হ'ব। বাজেটত দিব্যাংগসকলক সবল কৰি তোলাৰ বাবেও বিশেষ প্ৰস্তাৱ উত্থাপন কৰা হৈছে। তেওঁলোকৰ বাবে মৰ্যাদা সম্পন্ন জীৱিকা নিশ্চিত কৰাৰ উদ্দেশ্যে দিব্যাংগ কৌশল যোজনা আৰু তেওঁলোকৰ বাবে কৃত্ৰিম অংগ প্ৰত্যংগ সংৰোপণত সুচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে দিব্যাংগ চাহাৰা যোজনা মুকলি কৰা হ'ব। আয়ুৰ্বেদ চিকিৎসাৰ শৃংখলিত শিক্ষা পদ্ধতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে 3খন নতুন প্ৰতিষ্ঠান নিৰ্মাণৰ বাবেও আজিৰ বাজেটত প্ৰস্তাৱ দিয়া হয়। দেশক জৈৱ ভেষজ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বিত্তমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী 5 বছৰত 10,000 কোটি টকা ব্যয় সাপেক্ষে বায়ো ফাৰ্মা শক্তি শীৰ্ষক এখন আঁচনিৰ কথা ঘোষণা কৰে। চলিত বছৰৰ 1 এপ্ৰিলৰ পৰা নতুন আয়কৰ আইন বলবৎ কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে শীঘ্ৰেই সৰলীকৃত আয়কৰৰ নিয়মাৱলী ঘোষণা কৰা হ'ব বুলিও মন্তব্য কৰে। বিমান খণ্ডত নিৰ্বিনিয়োজন বৃদ্ধি কৰাৰ উদ্দেশ্যে সীমা শুল্ক হ্ৰাস কৰাৰ বিষয়েও আজিৰ বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিদেশ ভ্ৰমণৰ পেকেজত উৎসতে কৰ্তন কৰা কৰৰ হাৰ 2% হ্ৰাস কৰাৰ প্ৰস্তাৱো আজিৰ বাজেটত উত্থাপন কৰা হৈছে। মহিলাসকলৰ উৎকৰ্ষ সাধনৰ বাবে শ্ৰী মাৰ্চ প্ৰকল্পৰ বিষয়েও আজি ঘোষণা কৰা হয়। মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ তথা কোচ ৰাজবংশী সন্মিলনৰ সহযোগত আজি মংগলদৈত কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱসৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকি কোচ ৰাজবংশী মহাবীৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰীয়ে কোচ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ তথা প্ৰাচীন দৰং ৰাজ্যক পৰ্যটন কেন্দ্ৰ হিচাপে বিকাশৰ বাবে 50 কোটি টকাৰ প্ৰকল্পৰ কথা ঘোষণা কৰে। ডঃ শৰ্মাই আজি মংগলদৈত চিলাৰায়ৰ 37 ফুট উচ্চতাৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এখন শিশু উদ্যান উদ্বোধন কৰে। ধেমাজি জিলাৰ কমলপুৰত ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা সমিতিৰ উদ্যোগত চিলাৰায় দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকে। মাজুলী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত চিলাৰায় ভৱনত মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে মাজুলী জিলা সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি ললিত চন্দ্ৰ দত্তলৈ মৰণোত্তৰভাৱে চিলাৰায় বঁটা আগবঢ়োৱা হয়। তদুপৰি মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াক মাজুলী বন্ধু সন্মান প্ৰদান কৰা হয়। আজি পবিত্ৰ মাঘী পূৰ্ণিমা। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। শিৱসাগৰ জিলাৰ ডিমৌৰ কলালুৰ গাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰী গৰখীয়া থানত ধৰ্মীয় ৰীতি নীতিৰে মাঘী পূৰ্ণিমা পালন কৰা হৈছে। প্ৰতিবছৰে পালন কৰা এই উৎসৱত দূৰ দূৰণিৰ বহু লোকৰ আগমন ঘটে। এই উপলক্ষে আবেলিৰ পৰা গোটেই নিশা নাম প্ৰসংগ, গৰখীয়া সকাম আৰু পূজাৰ লগতে মেলাও অনুষ্ঠিত হয়। স্থানীয় লোকসকলৰ লোকবিশ্বাস আৰু সংস্কৃতিৰ সৈতে এই উৎসৱ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বুলি তেওঁলোকে বিশ্বাস কৰে।
শ্ৰী শ্ৰী কলালু গৰখীয়া থানত আমি প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমাৰ লগত সংগতি ৰাখি আমি দুদিনীয়া কাৰ্যসূচীয়ে আমাৰ এই বছৰীয়া কৰ্মভাগী আমি অনুষ্ঠিত কৰোঁ। ইয়াত প্ৰায় 10-15 হাজাৰমান আমাৰ ভক্তগণ ৰাইজ ইয়াত উপস্থিত হয়। তেওঁলোকে ধূপ ধূনা চাকি জ্বলায় আৰু নিজৰ মনৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰে আৰু প্ৰত্যেক বছৰে আমি এনেদৰে স্থানীয় ৰাইজৰ সহযোগত আমাৰ এই অনুষ্ঠানভাগী আমি উদযাপন কৰি আহিছোঁ।
গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী সূৰ্যপাহাৰ মহাপীঠ স্থানত মাঘী পূৰ্ণিমা উপলক্ষে কালিৰে পৰা 9-দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বিষ্ণুযজ্ঞ আৰু মেলা অনুষ্ঠিত হৈছে। ৰাজ্যৰ শিক্ষাখণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কাইলৈ শোণিতপুৰ জিলাৰ 8খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই নৱনিৰ্মিত বিদ্যালয়ৰ ভৱনকেইটা মুকলি কৰিব। জিলাখনত কাইলৈ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই কাৰ্যসূচীত জিলা আয়ুক্ত আনন্দ কুমাৰ দাস উপস্থিত থাকিব। গোলাঘাট জিলাৰ মেৰাপানীৰ নাৰায়ণপুৰত গান্ধীৰাম লয়িং সমন্বয় ক্ষেত্ৰত কালিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ অধিৱেশন অনুষ্ঠিত হৈছে। আজি অধিৱেশনৰ দ্বিতীয় দিনা ধৰ্মধবজা উত্তোলনৰ পাছতে ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ 15খন আঞ্চলিক শাখাৰ 10 সহস্ৰাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিছে। জিলাখনৰ দৈয়াং আঞ্চলিক শাখাৰ উদ্যোগত 55খন প্ৰাথমিক শাখাৰ 5 শতাধিক আয়তী আৰু ভকতে অতিথি আপ্যায়নৰ বাবে শ্ৰমদান কৰিছে। অধিৱেশনত 300 লোকে একেলগে ভোজন কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে। কালি অধিৱেশনৰ প্ৰথম দিনা মহিলাসকলৰ দিহানাম পৰিৱেশনৰ লগতে 3খনকৈ ধৰ্মগ্ৰন্থ উন্মোচন কৰা হয়। আজি অধিৱেশনৰ দ্বিতীয় দিনটো ধৰ্মধবজা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে দিনৰ ভাগত মুকলি সভা আৰু নিশালৈ অংকীয় ভাওনা মঞ্চস্থ কৰা হ'ব। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ বি পৰ্যায়ৰ প্ৰণ্টিংখন খেলত ছাৰ্ভিচেছ দলে কেৰালাক 1-0 গ'লৰ ব্যৱধানত পৰাজিত কৰে। ছাৰ্ভিচেছ দলৰ অভিষেক পাৱাৰে প্ৰথমাৰ্ধৰ 18 মিনিটত গ'ল কৰি দলটোক গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰে। এই জয়েৰে ছাৰ্ভিচেছ দলে প্ৰতিযোগিতাত 6 পইণ্ট লাভ কৰি গ্ৰুপ বিৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ 3 ফেব্ৰুৱাৰীত চিলাপথাৰ আৰু ঢকুৱাখনাত অনুষ্ঠিত হ'ব। পৰহিলৈ চিলাপথাৰত পুৱা 9 বজাত তামিলনাডু আৰু পাঞ্জাবৰ মাজত খেল অনুষ্ঠিত হ'ব। দিনৰ 2 বজাত দ্বিতীয়খন খেলত অসম আৰু কেৰালা মুখামুখি হ'ব। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। লোকসভাত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল। বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী উদযাপন আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ অন্তিমখন খেলত আজি কেৰালাৰ বিৰুদ্ধে ছাৰ্ভিচেছৰ 1-0 গ'লৰ ব্যৱধানত জয়লাভ।